এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, নামৰূপ সাৰ কাৰখানা পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে কাৰখানাটোৰ চতুৰ্থটো গোটৰ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা মূলধনৰ 40% অংশীদাৰিত্বত লোৱাৰ সিদ্ধান্তত অসম মন্ত্ৰীসভাৰ অনুমোদন, ৰাজ্য চৰকাৰৰ বিকাশৰ 12 দিন কাৰ্যসূচীৰ অংশ হিচাপে নগাঁৱত আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ, অসমত ৰেলসেৱাৰ সা সুবিধা বৃদ্ধিকে ধৰি ভালেমান দাবী লৈ সাংসদ বিজুলী কলিতা মেধিৰ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ, সাপ থাকিলেহে মানুহ থাকিব বুলি নগাঁও গ্ৰন্থমেলাত সৰ্পদংশন বিশেষজ্ঞ ডাঃ সুৰজিৎ গিৰিৰ প্ৰকাশ, আৰু ভাৰতৰ ৰিচা ঘোষৰ T20 বিশ্বকাপত দ্ৰুততম অৰ্ধশতৰাণ সংগ্ৰহৰ নতুন বিশ্ব অভিলেখ স্থাপন। অসম মন্ত্ৰীসভাই নামৰূপ সাৰ কাৰখানা পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে কাৰখানাটোৰ চতুৰ্থটো গোটৰ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা 10,601 কোটি টকাৰ 40% অংশীদাৰিত্ব লোৱাৰ সিদ্ধান্তত অনুমোদন জনাইছে। দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কালি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৰ্তমান 1,80,000 মেট্ৰিক টন ইউৰিয়া উৎপাদন হোৱা এই সাৰ কাৰখানাটোৰ চতুৰ্থ গোটটো কাৰ্যক্ষম হলে 12,00,000 মেট্ৰিক টন ইউৰিয়া আৰু এমনিয়া উৎপাদন কৰা হ'ব। মন্ত্ৰীসভাই লগতে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ গাঁওসমূহৰ অধিসূচিত তালিকাৰ কিছু গাঁৱত সোণোৱাল অংশ অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত সংশোধনৰ বাবে অনুমোদন জনায়। উত্তৰ গুৱাহাটীৰ ৰংমহলত এখন অত্যাধুনিক ন্যায়িক টাউনশ্বিপ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা ভূমিৰ আবণ্টনতো মন্ত্ৰীসভাই অনুমোদন দিয়াৰ লগতে ভূমি অধিগ্ৰহণৰ বাবে 80 কোটি টকাত অনুমোদন দিয়ে।
গুৱাহাটী উচ্চ ন্যায়ালয়ত আমি উত্তৰ গুৱাহাটীৰ ৰংমহলত প্ৰতিষ্ঠা কৰাৰ বাবে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। আজি ৰংমহলত প্ৰায় 75 বিঘা মাটি প্ৰথম পৰ্যায়ত একুৱেৰ কৰাৰ কাৰণে কেবিনেটে অনুমোদন দিয়ে আৰু এই গোটেই কামখিনিৰ কাৰণে আমি মাটিৰ মালিকক প্ৰায় 80 কোটি টকাৰ ক্ষতিপূৰণ দিব লাগিব। অৰ্থাৎ যিখন জুডিচিয়েল টাউনশ্বিপ বনোৱাৰ কাম আছিলে আজি সি এটা গতি লাভ কৰে। আমি লেণ্ড একুইজিশ্যনৰ যিটো অনুমোদন সেই অনুমোদন আমি দিওঁ আৰু প্ৰায় 75 বিঘা মাটি আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন উত্তৰ গুৱাহাটী ৰংমহলত নিৰ্মাণ কৰাৰ কাৰণে আমি কেবিনেটে আজি সিদ্ধান্ত লয় আৰু লেণ্ড একুইজিশ্যনৰ কাৰণে আজি আমি পুঁজি আবণ্টন কৰোঁ।
মন্ত্ৰীসভাই লগতে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ত আবেদন কৰিবলৈ মন্দিৰ, নামঘৰ, ক্লাব, সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানক সমিতিসমূহৰ পঞ্জীয়ন নালাগে বুলি সিদ্ধান্ত গ্ৰহণ কৰে। তদুপৰি ৰাজ্যৰ 6খন জিলাত গ্ৰাম্য যাতায়াত ব্যৱস্থা উন্নীতকৰণৰ বাবে নাবাৰ্ডৰ অধীনত 14টা গ্ৰাম্য পথ প্ৰকল্প নিৰ্মাণতো মন্ত্ৰীসভাই অনুমোদন জনায়। ৰাজ্য চৰকাৰৰ বিকাশৰ 12 দিন কাৰ্যসূচীৰ অংশ হিচাপে আজিও কেইবাখনো জিলাত বিভিন্ন চৰকাৰী আঁচনিৰ বঁটা প্ৰদানৰ লগতে আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। নগাঁও জিলাত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত জিলাখনৰ 3,450 গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰজ্ঞান ভাৰতী আঁচনিৰ ডঃ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটি প্ৰদান কৰা হ'ব। তদুপৰি মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত 9ম শ্ৰেণীত অধ্যয়নৰত 16,560 গৰাকী শিক্ষাৰ্থীক চাইকেল প্ৰদান কৰাৰ লগতে 1,856 গৰাকী ছাত্ৰ ছাত্ৰীলৈ আনন্দৰাম বৰুৱা বঁটাৰ নগদ ধনৰ পুৰস্কাৰ প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হ'ব। অনুষ্ঠানত মন্ত্ৰী বিমল বৰা আৰু কেশৱ মহন্তই অংশগ্ৰহণ কৰিব। নলবাৰী জিলাত বিকাশৰ 12 দিন কাৰ্যসূচীত পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, শোণিতপুৰ জিলাত মন্ত্ৰী পীযুষ হাজৰিকা, বিশ্বনাথ জিলাত মন্ত্ৰী অশোক সিংহাল আৰু হোজাইত মন্ত্ৰী নন্দিতা গাৰলোচা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। নলবাৰী জিলাত আজি বিকাশৰ 12 দিন কাৰ্যসূচীত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি 2021ৰ অধীনত তৃতীয় বৰ্গৰ 2,897 গৰাকী ঋণীলৈ ঋণ মুক্তিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব। প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ আঁচনিৰ অধীনত 160 গৰাকী মহিলাৰ মাজত ৰাজসাহায্য বিতৰণ কৰাৰ লগতে দুৰ্যোগত ক্ষতিগ্ৰস্ত এটা পৰিয়ালক পোনপটীয়াকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। BTC বিধায়িনী পৰিষদৰ নিৰ্বাচনত BPFৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলক কাইলৈৰ পৰা 15 জানুৱাৰীৰ ভিতৰত আবেদন কৰিবলৈ বড়োলেণ্ড পিপুলছ পাৰ্টিৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে আহ্বান জনাইছে। BPFএ এইবাৰ অকলে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব বুলি শ্ৰীমহিলাৰীয়ে কালি শ্বিলং জিলাৰ নীলিবাৰীত BPFৰ কেন্দ্ৰীয় সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰি প্ৰকাশ কৰে। অৱশ্যে কোনো দলে যদি মিত্ৰতাৰ বাবে আগবাঢ়ি আহে তেনেহলে সেই বিষয়ত পৰৱৰ্তী সময়ত আলোচনা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। BPFএ অতি সোনকালে দলীয় প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিব বুলিও সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি আজি নতুন দিল্লীত ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি অসমত ৰেলসেৱাৰ সা সুবিধা বৃদ্ধি কৰিবলৈ অনুৰোধ জনায়। ৰেলমন্ত্ৰীৰ হাতত অৰ্পণ কৰা এখন স্মাৰকপত্ৰত সাংসদগৰাকীয়ে গুৱাহাটী ৰেল ষ্টেচনৰ সম্প্ৰসাৰণৰ বাবে নিউ গুৱাহাটীত থকা ভাৰতীয় খাদ্য নিগমৰ গুদামৰ ভূমি অধিগ্ৰহণৰ সম্ভাৱনীয়তা বিচাৰ কৰিবলৈ ৰেলমন্ত্ৰীক অনুৰোধ জনায়। গুৱাহাটীৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ যাত্ৰা কৰা ৰেলগাড়ীসমূহ ঘূৰি পকি যোৱা পথৰ পৰিৱৰ্তে হ্ৰস্বতম পথেৰে চলাচল কৰা, গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত পুনৰ শতাব্দী এক্সপ্ৰেছ চলাচল কৰোৱা, গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত চলাচল কৰা বন্দে ভাৰত এক্সপ্ৰেছখন পুৱাৰ ভাগত গুৱাহাটীৰ পৰা চলাচল কৰোৱা, কোভিড কালত বন্ধ কৰা ৰেলগাড়ীসমূহ পুনৰ প্ৰৱৰ্তন কৰা আৰু গুৱাহাটীৰ পৰা স্থানীয় ৰেলগাড়ী চলাচল আৰম্ভ কৰা আদি কেইবাটাও দাবী সন্দৰ্ভত সাংসদগৰাকীয়ে ৰেলমন্ত্ৰীক অৱগত কৰায়। ৰেলমন্ত্ৰী বৈষ্ণৱে সাংসদগৰাকীৰ দাবীসমূহ সহানুভূতিৰে বিবেচনা কৰাৰ আশ্বাস দিয়ে। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰ আৰু পাণবজাৰক সংযোগ কৰি উত্তৰ পূব সীমান্ত ৰেলৱে 1965 চনত নিৰ্মাণ কৰা পাণবজাৰ ৰেল অভাৰব্ৰিজখনৰ স্থানত এখন নতুন ৰেল অভাৰব্ৰিজ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। এই নতুন অভাৰব্ৰিজখন পূৰ্বৰখনতকৈ অধিক উচ্চতাত নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ ফলত সমীপতে থকা গুৱাহাটী ৰেল ষ্টেচনৰ ৰেল লাইন আৰু প্লেটফৰ্মৰ দৈৰ্ঘ্য বৃদ্ধি কৰিব পৰা হ'ব। তদুপৰি বৈদ্যুতিক ৰেলগাড়ীৰে সৰবৰাহ কৰা বৃহৎ মালবাহী দবাও এই নতুন অভাৰব্ৰিজৰ তলেৰে সুকলমে পাৰ হৈ যাব পাৰিব। এই নতুন অভাৰব্ৰিজখনত পূৰ্বৰ দুহাৰিয়াৰ পৰিৱৰ্তে তিনিহাৰিয়াকৈ নিৰ্মাণ কৰা হ'ব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ নেতৃত্বত উচ্চ পৰ্যায়ৰ দলে ইতিমধ্যে এই নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰিছে আৰু অভাৰব্ৰিজখনৰ নিৰ্মাণৰ কাম নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্মাণৰ সৈতে জড়িত বিষয়াবৰ্গক নিৰ্দেশ দিছে বুলি ৰেলৱেৰ এখন প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, DRM ফ্ৰিকুৱেঞ্চি 1026 kHz, FM বেণ্ডৰ 100.8 আৰু 101.6 MHz-ৰ লগতে ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত এয়াৰ নিউজ GHY আৰু ইনষ্টাগ্ৰামত এয়াৰ নিউজ গুৱাহাটী ফ'ল' কৰিব পাৰে। নগাঁৱৰ নেহৰুবালিত অনুষ্ঠিত নগাঁও গ্ৰন্থমেলাৰ কাৰ্যসূচীৰ অংশ হিচাপে কালি পৰিৱেশ সজাগতা শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰত অংশগ্ৰহণ কৰি শিৱসাগৰৰ ডিমু প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক সুৰজিত গিৰিয়ে প্ৰকৃতি সুৰক্ষাত সাপৰ ভূমিকা সন্দৰ্ভত ভাষণ দিয়ে। সৰ্পদংশনৰ চিকিৎসাৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰি চিকিৎসকগৰাকীয়ে প্ৰায় 1500 চিকিৎসকক এই বিষয়ত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। অসমত পোৱা 76 বিধ সাপৰ ভিতৰত মাত্ৰ 7 বিধ সাপহে বিষাক্ত বুলি শ্ৰীগিৰিয়ে প্ৰকাশ কৰে। এই সম্পৰ্কে আমাৰ সংবাদদাতা মনীন্দ্ৰ শইকীয়াই বিতংকৈ জনাইছে।
সৰ্প দংশনৰ সামাজিক কৰ্মকৰ্তা তথা সংজ্ঞাহাৰক ডক্টৰ সুৰজিত গিৰি বিশেষভাৱে সমল ব্যক্তি হিচাপে উপস্থিত আছিলে আৰু তেখেতে সাপৰ দংশনৰ ক্ষেত্ৰত অতি স্পৰ্শকাতৰ মানুহে সাধাৰণতে ভয় কৰে। এই ক্ষেত্ৰত তেখেতে কেতবোৰ উপদেশ বা পৰামৰ্শ তেওঁ জীৱনৰ অভিজ্ঞতা সম্পৰ্কে ইয়াত বক্তব্য ৰাখিছিলে আৰু খুব মনোগ্ৰাহী হৈছিলে।
তেখেতৰ মানে মূল বিষয়বস্তু কি আছিল? সৰ্প দংশন মানে যে সকলো সাপে দংশন কৰিলে যে মৃত্যু নহয়, এই কথাটো নিশ্চয় তেখেতে বুজাই কৈছে।
সেইটো কথা কৈছে আৰু তেওঁ মানে কৈছে যে সাপে দংশন কৰিলে কোনো ধৰণৰ মৃত্যু নহবও পাৰে, কাৰণ লগে লগে চিকিৎসালয়লৈ আনিব লাগে। যিটো আমাৰ যি অন্ধবিশ্বাস আৰু কুসংস্কাৰ আছিলে সমাজত পূৰ্বৰ পৰা চলি আহিছিলে যে মানুহে সাপে কামোৰাৰ লগে লগে বেজৰ চলি যায়, বেজে বিভিন্ন মন্ত্ৰ জাৰে, এইখিনি সময়খিনিত সেই ব্যক্তিজনৰ মৃত্যু ঘটে। গতিকে সাপে কামোৰাৰ 20-25 মিনিট বা আধা ঘণ্টাৰ সময় সেই গল্ডেন আৱাৰ বুলি কোৱা হয়। সেই গল্ডেন আৱাৰকণৰ সময়ত যদি আমাৰ যিকোনো এখন চৰকাৰী হস্পিটেললৈ লৈ যোৱা হয় তেতিয়াহ'লে সেই ব্যক্তিজন বিষাক্ত সাপে কামুৰিলেও মৃত্যু নহব বুলি তেখেতে বক্তব্য দাঙি ধৰিছে।
আৰু সকলো চৰকাৰী হস্পিটেলত এই যিটো এন্টিভেনম যিটো আছে
সেইটো উপলব্ধ।
ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগে বিদ্যালয় চলি থকাৰ সময়ছোৱাত শিক্ষকসকলক ব্যক্তিগত কামত সচিবালয়, সঞ্চালকালয়, জিলা কাৰ্যালয়, খণ্ড কাৰ্যালয় আদিলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ সকলো শিক্ষককে নিৰ্দেশ জাৰি কৰিছে। বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ স্বাক্ষৰিত এই নিৰ্দেশটোত বিদ্যালয়ৰ সময়ৰ পাছতহে শিক্ষকসকলে ব্যক্তিগত কামত এই স্থানবোৰলৈ যাব পাৰিব বুলি উল্লেখ কৰা হৈছে। বিদ্যালয়খন নিয়মীয়াকৈ চলি থকাৰ লগতে শৈক্ষিক নিয়মানুৱৰ্তিতা বজাই ৰখাৰ স্বাৰ্থত সকলোকে এই নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে। ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলৰ বৰ্ণাঢ্য সংস্কৃতিৰ অন্যতম ঝুমুৰ নৃত্যক বিশ্ববাসীৰ সৈতে পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ উদ্যোগত অহা বছৰ 24 ফেব্ৰুৱাৰীত সৰুসজাই ক্ৰীড়া প্ৰকল্প ঝুমুৰ বিনন্দিনী শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত কালি সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ সভাপতিত্বত আয়োজিত এখন সভাত চাহ জনগোষ্ঠীয় সংস্কৃতিৰ সৈতে জড়িত কেইবাগৰাকী লোকশিল্পী, বিশেষজ্ঞ, ওজা প্ৰশিক্ষকৰ লগতে কেইবাটাও চৰকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনা কৰা হয়। বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে আয়োজন কৰা এই অনুষ্ঠানত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ 7,500 পুৰুষ আৰু মহিলা নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰিব। বনভোজৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যবাসীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ পৰিবহণ বিভাগে জনসাধাৰণক পথ সুৰক্ষাক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে আৰু এলানি পৰামৰ্শ প্ৰকাশ কৰিছে। ভ্ৰমণৰ বাবে সুৰাপান নকৰা চালকক নিযুক্তি, বিজুতিবিহীন বাহন ব্যৱহাৰ, ছিট বেল্ট আৰু হেলমেট পৰিধান, নিৰাপদে পাৰ্কিং পৰিকল্পনা আদি নিশ্চিত কৰাৰ লগতে নিজৰ ঠিকনা আৰু গন্তব্যস্থান সম্পৰ্কে স্থানীয় আৰক্ষীক অৱগত কৰিবলৈ পৰিবহণ বিভাগে আহ্বান জনাইছে। অসম আৰক্ষীৰ 202 উপ পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ এটা সহকাৰী উপনিয়ন্ত্ৰক পদৰ বাবে অহা 5 জানুৱাৰীত লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বৰ্ডে কালি এই কথা ঘোষণা কৰিছে। এই অনুসৰি লিখিত পৰীক্ষাৰ বাবে প্ৰাৰ্থীসকলে 23 ডিচেম্বৰৰ পুৱা 11 বজাৰ পৰা www.slprbassam.in ৱেবছাইটযোগে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাই চাওঁ সঞ্জীৱনী পাঠকৰ সৈতে।
ধন্যবাদ পৰিস্মিতা দিহিঙীয়া। ডঃ বি আৰ আম্বেদকাৰ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যই সৃষ্টি কৰা বিতৰ্কই কালি সংসদ ভৱনৰ চৌহদত হতাহতিৰ ৰূপ লোৱা বাতৰিটো দৈনিক অসম কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক জনমভূমি, অসমীয়া খবৰ, দি আছাম ট্ৰিবিউন কাকতে ফটো সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। পাঠদান চলি থকা সময়ত শিক্ষকসকল বিদ্যালয়ত উপস্থিত থকাটো নিশ্চিত কৰিবলৈ শেহতীয়াকৈ ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগে কঠোৰ নিৰ্দেশনা জাৰি কৰা বাতৰিটোক নিয়মীয়া বাৰ্তা কাকতে মুখ্য বাতৰিত স্থান দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ ক্ষেত্ৰত ৰাজ্যিক নিৰ্বাচন আয়োগৰ ওপৰত 9 জানুৱাৰীলৈকে নিষেধাজ্ঞা আৰোপ কৰাৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ৰাজ্যৰ বিত্তীয় পৰিস্থিতিৰ জোৰা মাৰিবলৈ ৰাজ্য চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ জৰিয়তে পুনৰ 900 কোটি টকাৰ ঋণ ল'বলৈ সাজু হোৱাৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰিত স্থান দিছে। ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্য চৰকাৰে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটৰ 40% অংশীদাৰিত্ব লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাতৰিটো দ্য চেণ্টিনেল কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে অসমীয়া খবৰ, দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ কেইটামান বাতৰি। এতিয়া আমি পুনৰ উভতি আহিছো পৰিস্মিতা দিহিঙীয়াৰ ওচৰলৈ।
ধন্যবাদ সঞ্জীৱনী। ভাৰতৰ ৰিচা ঘোষে মহিলা টি-20 বিশ্বকাপত দ্ৰুততম অৰ্ধ শতৰাণ সংগ্ৰহৰ নতুন বিশ্ব অভিলেখ স্থাপন কৰিছে। যোৱা নিশা মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত মহিলাৰ টি-20 শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ৰিচা ঘোষে 18টা বলত অৰ্ধ শতৰাণ সংগ্ৰহ কৰে। কালিৰ খেলখনত ভাৰতে ৱেষ্ট ইণ্ডিজক 60 ৰাণৰ ব্যৱধানত পৰাস্ত কৰি 2-1 ফলাফলেৰে শৃংখলা দখল কৰে। খেলখনত প্ৰথমে বেট ধৰি ভাৰতীয় দলটোৱে 4টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত 20 অভাৰত 217 ৰাণ সংগ্ৰহ কৰে। স্মৃতি মন্ধানাই 47টা বলত 77 ৰাণ আৰু ৰিচা ঘোষে 21টা বলত 54 ৰাণৰ বৰঙণি আগবঢ়ায়। খেলখনত ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 157 ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত অসমত সামগ্ৰিকভাৱে বতৰ ফৰকাল থাকিব আৰু বিভিন্ন স্থানত পাতলীয়াৰ পৰা মজলীয়া কুঁৱলী পৰাৰ সম্ভাৱনা আছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 26.2 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল 12.2 ডিগ্ৰী চেলছিয়াছ। আজি গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ তাপমাত্ৰা সৰ্বোচ্চ 26.2 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 12.2 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌবাৰ পঢ়ি দিছো। নামৰূপ সাৰ কাৰখানা পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে কাৰখানাটোৰ চতুৰ্থটো গোটৰ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা মূলধনৰ 40% অংশীদাৰিত্ব লোৱাৰ সিদ্ধান্তত অসম মন্ত্ৰীসভাৰ অনুমোদন। ৰাজ্য চৰকাৰ বিকাশৰ 12 দিন কাৰ্যসূচীৰ অংশ হিচাপে নগাঁৱত আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ। অসমত ৰেলসেৱাৰ সা সুবিধা বৃদ্ধিকে ধৰি ভালেমান দাবী লৈ কালি সাংসদ বিজুলী কলিতা মেধিৰ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ। হাপ থাকিলেহে মানুহ থাকিব বুলি নগাঁও গ্ৰন্থমেলাত সৰ্পদংশন বিশেষজ্ঞ ডাঃ সুৰজিৎ গিৰিৰ প্ৰকাশ আৰু ভাৰতৰ ৰিচা ঘোষৰ টি-20 বিশ্বকাপত দ্ৰুততম অৰ্ধ শতৰাণ সংগ্ৰহৰ নতুন বিশ্ব অভিলেখ স্থাপন। পৰাঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।